জাকুবৰ পত্ৰ এক অধ্যায়। ধৈৰ্য ধৰিবৰ আৰু ঈশ্বৰৰ বাক্য পালন কৰিবৰ আৱশ্যকতা। মই জাকুব, ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ এজন দাহ, ঈশ্বৰিত হৈ থকা ভাৰত ফৈদৰ লোকসকলৰ ওচৰলৈ এই সম্ভাষণ। হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব, কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায় সেই বিষয়ে আপোনালোকে জানে। কাৰ্যবিহিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়। কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেনেহ'লে যিজন দিওঁতা ঈশ্বৰ, যিজনে গৰিহণা নকৰাকৈ মুক্ত হস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ'ব। কিন্তু বিশ্বাসেৰে নিসংশয় হৈ যাচনা কৰক, কিয়নো যিজনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উঠোৱা সাগৰৰ ঢৌ নিচিনা। এনেধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক, কিয়নো সেই মানুহ দুই মনৰ, তেওঁ নিজৰ সকলো গতিতে অস্থিৰ। যি ভাই আৰ্থিকভাৱে দুৰ্বল বা নম্ৰ, তেওঁ নিজৰ উচ্চ পদৰ বাবে গৌৰৱ কৰক। যিজন ধনবান, তেওঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক, কিয়নো মনৰে ফুল এটাৰ নিচিনা তেওঁ লুপ্ত হৈ যাব। কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তীৰ্ণ শুকায়, যাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্যও নষ্ট হয়। এনেদৰে ধনবান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব। যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সাফল্য হ'লে প্ৰভুক প্ৰেম কৰাসকলক জীৱনৰূপ কীৰ্তি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে সেয়া তেওঁ পাব। কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওক, ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে। কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচলনিত পৰি পৰীক্ষিত হয়, তাতে সেই কু অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে। পাছত পাপ পূৰ্ণপ্ৰাপ্ত হ'লে তাৰ ফলাফল হয় মৃত্যু। হে মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহ'ব। সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে। ছাঁ যিদৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়। ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্যবাক্যৰ দ্বাৰাই আমাক জীৱন দিলে, যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ। হে মোৰ প্ৰিয় ভাইসকল, আপোনালোকে এই কথা জানিব যে প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক'বলৈ ধীৰ আৰু ক্ৰোধলৈকো ধীৰ হওক, কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে। এতেকে আপোনালোকে সকলো অসুস্থতা আৰু হিংসাৰ অধিকতা দূৰ কৰি যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক। কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোতা হওক, কিয়নো কোনোৱে যদি বাক্য পালন কৰোতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহ'লে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়, কাৰণ তেওঁ নিজকে চাই গুচি যায়, যাতে তেওঁ কেনেকুৱা আছিল সেই বিষয়ে তেতিয়াই পাহৰি যায়। যিকোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ'ব। কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জীৱা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহ'লে সেই মানুহৰ ধৰ্ম কৰ্ম ব্যৰ্থ। মাওৰা আৰু বিধৱাসকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলংকৰূপে ৰখা এই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্মকৰ্ম।